وجاءت سيارة فأرسلوا واردهم فأدلى دلوه قال يا بشرى هذا غلام وأسروه بضاعة والله عليم بما يعملون.
পাহিল কিয়তে সিহঁতৰ পানী সংগ্ৰাহক পানী আনিবলৈ পঠাই দিলে। সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, কি সুখবৰ, এয়া দেখোন এটা শিশু। আৰু সিহঁতে তাক পণ্য দ্ৰব্য হিচাপে বিক্ৰী কৰিবলৈ লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।